এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 75 সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ 2025 শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ আজি গুৱাহাটী বশিষ্ঠ মন্দিৰ প্ৰাংগণত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুভাৰম্ভ কৰে। স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ আৰু স্বচ্ছ ভাৰত অভিযান নগৰীয়াৰ সহযোগত গুৱাহাটী পৌৰ নিগমে আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি মন্ত্ৰী শ্ৰী মল্লবৰুৱাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰাই স্বচ্ছতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। সেয়েহে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতি বছৰে স্বচ্ছতাই সেৱা কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে ৰাজ্যসমূহক আহ্বান জনাইছে। তেওঁ কয় যে স্বচ্ছতা সেৱা আৰু সেৱাই সমৰ্পণ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনত বহনক্ষম স্বচ্ছতাৰ পৰিৱেশ সৃষ্টিত অৰিহণা যোগাব। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰো মুকলি কৰা হৈছে।
জন্মদিনৰ কাৰ্যসূচী এক সেৱাৰ কাৰ্যসূচীৰে আগন্তুক 15টা দিন আমি চলাই নিব বিচাৰিছোঁ আৰু সেই মৰ্মে আজি আমি আমাৰ 17 তাৰিখে বশিষ্ঠ মন্দিৰ প্ৰাংগণত আমি গছপুলি ৰূপত স্বচ্ছতা আৰু বিভিন্ন সেৱাৰ লগত জড়িত এখন সভাৰ জৰিয়তে আমি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব বিচাৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী যিয়ে স্বচ্ছতাক জীৱনৰ আদৰ্শ হিচাপে লৈছিল।
উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লয়। আজিৰ এই অনুষ্ঠানত বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া উপস্থিত থাকে। দৰং জিলাৰ মঙলদৈতো স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু স্থানীয় বেচৰকাৰী সংস্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত বিধায়কদ্বয় বসন্ত দাস, ডঃ পৰমানন্দ ৰাজবংশী, জিলাখনৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। প্ৰধানমন্ত্ৰীৰ 75 সংখ্যক জন্মদিন উপলক্ষে মৰিগাঁও জিলাতো স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আজি প্ৰথম দিনা জিলা স্বাস্থ্য সমিতি আৰু শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ উদ্যোগত ৰক্তদান শিবিৰ মুকলি কৰা হয়। এইমছ গুৱাহাটীতো আজি সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত এটা স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজিৰে পৰা 2 অক্টোবৰলৈ গ্ৰহণ কৰা অভিযানৰ অংশ হিচাপে এই শিবিৰ মুকলি কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই শিবিৰটো মুকলি কৰে। কাৰ্যসূচীৰ অধীনত ৰক্তদান অভিযান, পুষ্টি অভিযান, মহিলাৰ কৰ্কট ৰোগ, মানসিক স্বাস্থ্য আৰু ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে স্বাস্থ্য পৰীক্ষাও কৰা হ'ব। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো 2টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে। বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাত বিজেপিৰ লগতে ইউ পি পি এল, বিৰোধী দল কংগ্ৰেছ, বি পি এফ, অসম গণ পৰিষদ দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা আৰু জামদুৱাৰত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশ লয়। বাক্সা জিলাৰ ফুলুকামাৰীত ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়োৱে দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে বি টি আৰৰ মুৰববী শ্ৰীবড়োৱে মদাহী জনগোষ্ঠীৰ সৈতেও মত বিনিময় কৰে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি আৰু উলহ মালহেৰে পালন কৰা হয়। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্ব খনিকৰক আৰাধনা কৰা হয়। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিও অনুষ্ঠিত হৈছে। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হয়। এই পূজাত কেন্দ্ৰটোৰ বিষয়া কৰ্মীসকলে বিশ্ব খনিকৰৰ আশীষ গ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত আজি এই পূজা অনুষ্ঠিত হয়। জিলা আয়ুক্ত কাৰ্যালয়, লোক নিৰ্মাণ বিভাগ, জলসিঞ্চন, জলসম্পদ বিভাগৰ লগতে জিলা সাংবাদিক সন্থায়ো পূজা পালন কৰে। ধুবুৰী জিলাত আজি উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। জিলাখনৰ বিলাচীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা অনুষ্ঠিত হয়। বৰপেটা জিলাৰ বাঘপুৰ ৰাজচক্ৰৰ তদানীন্তন চক্ৰ বিষয়া তথা বৰ্তমান কামৰূপ জিলাৰ গৰৈমাৰী ৰাজচক্ৰ বিষয়া নুপুৰ বৰাৰ পৰা পুনৰ 23,75,000 টকা উদ্ধাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে নুপুৰ বৰাক লগত লৈ বৰপেটা ৰোডৰ চিমলাগুৰিত থকা ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ এটা লকাৰৰ পৰা এই বৃহৎ ধনৰাশি উদ্ধাৰ কৰে। উদ্ধাৰ কৰা নগদ ধনখিনি এটা ট্ৰাংকত ভৰাই অভিযানকাৰী দলটোৱে গুৱাহাটীলৈ লৈ আহিছে।